এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: অসম, পুডুচেৰী, তামিলনাডু, কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। ভাৰতীয় ধ্বজা বহনকাৰী আন এখন ৰন্ধন গেছ পৰিবাহী জাহাজে যুদ্ধ প্ৰভাৱিত হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু ভাৰতৰ দিশে অগ্ৰসৰ হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত তেল বিপণন কোম্পানীসমূহৰ সহযোগত ৰাজ্যিক আৰু জিলা পৰ্যায়ত ৰন্ধন গেছৰ যোগানৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে। নিৰাপত্তা বাহিনীৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসম আৰু পশ্চিমবংগৰ প্ৰৱেশৰ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই সতৰ্ক কৰি দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। অসম, পুডুচেৰী, তামিলনাডু, কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই ভোটদাতাসকলৰ মন জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ আৰু কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাহমৰা আৰু সোণাৰীত প্ৰচাৰ চলায়। ইয়াৰ পাছত তেওঁ নাজিৰা আৰু মৰিয়নী সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। সন্ধিয়া তেওঁ যোৰহাটত এটা ৰোড শ্বত ভাগ ল'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱেও নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছে। অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নাওবৈচা, ৰঙানদী আৰু লখিমপুৰ সমষ্টিত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই দিছপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিয়লি গোৱালপাৰাত প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলিয়াজান সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্ধিয়া মধ্য গুৱাহাটীত প্ৰচাৰ কাৰ্যসূচীত ভাগ ল'ব। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গৌৰীপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ পৰ্বতঝৰা, নলবাৰী আৰু বিলাচীপাৰাতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালমৰ তিৰুভেল্লাত বিয়লি 3 বজাত NDAৰ এখন জনসভাত ভাষণ দিব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে তিৰুৱনন্তপুৰমৰ কিল্লিপালমৰ পৰা কাৰামানলৈ এটা ৰোড শ্বত ভাগ ল'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী পক্ষৰ দলনেতা ৰাহুল গান্ধীয়ে আজি আল্লাপুঝাত UDFৰ হৈ প্ৰচাৰ চলাব। তেওঁ কোচি আৰু কুন্নাথুন্নাদতৰ প্ৰচাৰ অভিযানত ভাগ ল'ব। ইপিনে CPMৰ সাধাৰণ সম্পাদক MA বেবীয়ে আজি LDFৰ হৈ কোট্টায়াম জিলাত প্ৰচাৰ চলায়। তেওঁ কাইলৈ তিৰুৱনন্তপুৰমত প্ৰচাৰ চলোৱাৰ কথা। অসমত 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচন আয়োগে এইবাৰ ভোটগ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া 39,000 EVM মেচিনৰ পৰীক্ষা সম্পন্ন কৰিছে। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে 31,486টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। এই কেন্দ্ৰসমূহত সৰ্বমুঠ 2,50,21,000ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। আয়োগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত EVM বিকল হোৱা আৰু কাৰিকৰী ব্যৱস্থা বিজুতিৰ জোৰা মৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ তুলনাত 7,514টা অধিক EVM সাজু কৰিছে। EVMৰ লগতে VVPATৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষাও সম্পূৰ্ণ কৰা হৈছে। ভাৰতীয় ধ্বজা বহনকাৰী আন এখন ৰন্ধন গেছ পৰিবাহী জাহাজে যুদ্ধ প্ৰভাৱিত হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু ভাৰতৰ দিশে অগ্ৰসৰ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰীণ চানৰী নামৰ এই জাহাজখন হৈছে পশ্চিম এছিয়াত সংঘৰ্ষ আৰম্ভ হোৱাৰে পৰা হৰ্মুজ প্ৰণালী অতিক্ৰম কৰা ভাৰত অভিমুখী 7ম জাহাজ। পাৰস্য উপসাগৰীয় অঞ্চলত এতিয়াও 17 ভাৰতীয় ধ্বজা বহনকাৰী জাহাজ আৰু 400ৰ অধিক ভাৰতীয় নাৱিক আছে। জাহাজ চলাচল সঞ্চালকালয়ে জাহাজৰ স্বত্বাধিকাৰী আৰু ভাৰতীয় মিছনৰ সমন্বয়ত অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জাহাজ চলাচল সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষ অহৰহ খোলা আছে। এতিয়ালৈকে উপসাগৰীয় অঞ্চলৰ বিভিন্ন বিমান বন্দৰ আৰু স্থানৰ পৰা 1,130গৰাকীৰো অধিক ভাৰতীয় নাৱিকক নিৰাপদে স্বদেশলৈ ঘূৰাই অনা হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত তেল বিপণন কোম্পানীসমূহৰ সহযোগত ৰাজ্যিক আৰু জিলা পৰ্যায়ত ৰন্ধন গেছৰ যোগানৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে। নিৰীক্ষণৰ সময়ত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ ক্ষেত্ৰত কিছুমান অনিয়ম ধৰা পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰন্ধন গেছৰ 5টা বিতৰক সংস্থাৰ অনুজ্ঞাপত্ৰ ততালিকে কাৰ্যকৰী হোৱাকৈ সাময়িকভাৱে বাতিল কৰা হৈছে। ইণ্ডিয়ান অইল কৰ্পৰেচনে এটা বিবৃতিত প্ৰকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ যোগান অব্যাহত আছে আৰু প্ৰতিদিনে প্ৰায় 28,00,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। অসমলৈ প্ৰতিদিনে প্ৰায় 1,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত গ্ৰাহকসকলক এছ এম এছ আৰু আই ভি আৰ এছৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইত সংগীত ব্যৱস্থাপক ৰমেশ বিনায়কম আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীবিনায়কমে ভাৰতীয় সংগীতক জনপ্ৰিয় কৰাৰ জীৱন উচৰ্গা কৰিছে। সংগীত ব্যৱস্থাপকগৰাকীয়ে তেওঁৰ সংগীতৰ কৰ্মৰাজি গামাকা বক্স নটেচন ছিষ্টেমত শ্বেয়াৰ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰচেষ্টা ভাৰতীয় সংগীতক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ এটা উদ্ভাৱনী পথ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বিধানসভা নিৰ্বাচনক লৈ নিৰাপত্তা বাহিনী আৰু আৰক্ষী ব্যস্ত থকাৰ সুযোগ লৈ বাংলাদেশৰ পৰা ব্যাপক হাৰত অসম আৰু পশ্চিমবংগত প্ৰৱেশৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে চেষ্টা চলাইছে বুলি অসম আৰু পশ্চিমবংগৰ আৰক্ষীক সতৰ্ক কৰি দিছে। নিৰ্বাচনৰ পূৰ্বে অসম আৰু পশ্চিমবংগৰ পৰিস্থিতি অশান্ত কৰাৰ উদ্দেশ্যে ব্যাপক পৰিসৰত অনুপ্ৰৱেশ ঘটোৱাৰ চেষ্টা চলি আছে বুলি চোৰাংচোৱা সংস্থাই সকীয়াই দিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ মতে অসম আৰু পশ্চিমবংগত হাজাৰৰো অধিক বাংলাদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে আৰু ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পূৰ্বে এই প্ৰচেষ্টা তীব্ৰ হোৱাৰ আশংকা আছে। পশ্চিমবংগত ভোটদাতাসকলক ভাবুকি দিয়াৰ অভিযোগত দেউলি ওৱান গাঁও পঞ্চায়তৰ প্ৰধান তথা তৃণমূল কংগ্ৰেছৰ নেতা হাফিজুল মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁ দক্ষিণ চৌবিশ পৰগণা জিলাত বিৰোধীক ভাবুকি দিয়াৰ অভিযোগ উঠিছিল। নিৰ্বাচন আয়োগৰ বিষয়াই কয় যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ দিন্দুৰীত যোৱা নিশা শিক্ষাৰ্থী কঢ়িওৱা এখন গাড়ী ডাঙৰ কুঁৱা এটাত বাগৰি পৰাৰ ফলত 9 লোকে প্ৰাণ হেৰুৱায়। মৃত্যু হোৱাসকলৰ ভিতৰত 5 শিক্ষাৰ্থী আছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ 5,00,000 এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। শ্ৰীফাড়নাভিছে সামাজিক মাধ্যমযোগে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। জিলা প্ৰশাসনক ঘটনাটোৰ তদন্ত দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। যুদ্ধ বিধ্বস্ত ইৰাণৰ পৰা ভাৰতৰ মাছমৰীয়াক সুকলমে উদ্ধাৰ কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আৰ্মেনিয়া চৰকাৰ আৰু দেশখনৰ বিদেশ মন্ত্ৰী আৰাৰত মিৰ্জোয়ানক ধন্যবাদ জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে আৰ্মেনিয়া হৈ ভাৰতলৈ উদ্ধাৰ কৰা মাছমৰীয়াক প্ৰেৰণ কৰা কাৰ্যক প্ৰশংসা কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কয় যে সাহিত্যই এখন সমাজৰ দাপোণৰ কাম কৰে আৰু লগতে প্ৰমূল্য পৰম্পৰা সৰবৰাহ কৰা তথা দুটা প্ৰজন্মক সংযোগ কৰা এখন দলঙৰ কাম কৰে। নতুন দিল্লীত সব পাৰ ৰাম তপস্বী ৰাজা নামৰ এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰীভাল্লাই এইদৰে কয়। নিজৰ বক্তব্যত তেওঁ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণত সাহিত্যৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 5 পৰাস্ত কৰে। ভাৰতৰ শ্যাম সুন্দৰ স্বামীয়ে বেংককত অনুষ্ঠিত বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ পুৰুষৰ কম্পাউণ্ড শাখাৰ ব্যক্তিগত শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। স্বামীয়ে পেৰিছ পেৰা অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ ৰাকেশ কুমাৰক পৰাভূত কৰি এই পদক হস্তগত কৰে। অসম পুডুচেৰী তামিলনাডু কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। ভাৰতীয় ধ্বজা বহনকাৰী আন এখন ৰন্ধন গেছ পৰিবাহী জাহাজে যুদ্ধ প্ৰভাৱিত হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু ভাৰতৰ দিশে অগ্ৰসৰ হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত তেল বিপণন কোম্পানীসমূহৰ সহযোগত ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ ৰন্ধন গেছৰ যোগানৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে। নিৰাপত্তা বাহিনীৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসম আৰু পশ্চিমবংগত প্ৰৱেশৰ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই সতৰ্ক কৰি দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন বিয়লি 3:00 বজাত শুনিবলৈ পাব।